এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, খানাপাৰাত আয়োজিত চাৰাছ মেলাত আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত কাৰ্যসূচী, স্বচ্ছ ভাৰত অভিযানৰ অধীনত গুৱাহাটীৰ লতাশিল খেলপথাৰত সেৱা সংকল্প সপ্তাহ কাৰ্যসূচী ৰূপায়ণ, লণ্ডনত অনুষ্ঠিত 79 সংখ্যক ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা বাফটাত মণিপুৰী ভাষাৰ হাস্য ব্যংগ ছবি ভুঁৱলৈ শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা, আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত জিম্বাবৱে আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আয়োজন কৰা 2025-26 বৰ্ষৰ চাৰাছ মেলাত আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিয়লি 3 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশ ল'ব। কালিৰে পৰা অনুষ্ঠিত এই মেলাত গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত বিভিন্ন ৰাজ্যৰ 250খনৰো অধিক বিপণী অংশ লৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উপৰি মহাৰাষ্ট্ৰ, ছত্তীশগড়, গোৱা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পঞ্জাব, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী বিপণীসমূহত প্ৰদৰ্শন কৰা হৈছে। আজিৰে পৰা আটাইকেইটা দিনতে বিভিন্ন ক্ৰীড়া, পৰম্পৰাগত খেল, ফটোগ্ৰাফী, পুষ্পসজ্জা আৰু ৰন্ধন প্ৰকৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তদুপৰি প্ৰতি সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। চাৰাছ মেলাই ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ অৰ্থনীতি সবলীকৰণৰ পথসমূহ সুচল কৰিব বুলি আশা কৰা হৈছে। 8 মাৰ্চত এই মেলাৰ সামৰণি পৰিব। স্বচ্ছ ভাৰত অভিযানৰ অধীনত আজি গুৱাহাটীৰ লতাশিল খেলপথাৰত সেৱা সংকল্প সপ্তাহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লোকসেৱা ভৱনৰ উদ্যোগত আৰু গুৱাহাটী পৌৰ নিগমৰ সহযোগত আয়োজিত এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰে। অনুষ্ঠানত কেইবাগৰাকীও চাফাই কৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে অনাগত সময়ত স্বচ্ছতাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰী দেশৰ ভিতৰতে প্ৰথম স্থানত উপনীত হ'ব বুলি আশা প্ৰকাশ কৰে। এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াও উপস্থিত থাকে। লণ্ডনত অনুষ্ঠিত 79 সংখ্যক ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা বাফটাত মণিপুৰী ভাষাৰ হাস্য ব্যংগ ছবি বুঙে শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। ভাৰতীয় চিনেমা, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ ছবিৰ বাবে এই সন্মান গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ফাৰহান আখতাৰৰ এক্সেল এণ্টাৰটেইনমেণ্টৰ প্ৰযোজিত বুং হৈছে লক্ষ্মীপ্ৰিয়া দেৱীৰ পৰিচালনাৰ প্ৰথমখন ছবি। শিশু অভিনেতা গুগুন কিপজেন আৰু বালা হিজামে অভিনয় কৰা এই মণিপুৰী ছবিখনে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ছবিক ফেৰ মাৰি এই বঁটা লাভ কৰে। বুং শব্দৰ অৰ্থ হৈছে মণিপুৰী ভাষাত সৰু ল'ৰা। ছবিখনত সামাজিক আৰু ৰাজনৈতিকভাৱে অস্থিৰ পৰিস্থিতিত এটা সৰু ল'ৰাৰ কাহিনীক চিত্ৰায়ণ কৰা হৈছে। একচন থ্ৰিলাৰ ওৱান বেটল আফটাৰ এনাডাৰে শ্ৰেষ্ঠ ছবিকে ধৰি 6টা বঁটা লাভ কৰিছে। ৰাজ্যৰ বন বিভাগে গোলাঘাট জিলাৰ নেঘেৰী বিলত পুনৰ উচ্ছেদ চলোৱাৰ বাবে 59টা পৰিয়াললৈ বাসগৃহ খালী কৰিবলৈ জাননী জাৰি কৰিছে। যোৱা বছৰৰ 8 আগষ্টত বন বিভাগে নেঘেৰী বিলৰ 205টা পৰিয়ালক উচ্ছেদৰ জাননী জাৰি কৰিছিল যদিও নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালে স্থগিতাদেশৰ বাবে আবেদন দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ে যোৱা 10 ফেব্ৰুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি বন বিভাগৰ সপক্ষে ৰায়দান কৰে। এই অনুসৰি বন বিভাগৰ গোলাঘাট বন সংমণ্ডলে যোৱা 21 ফেব্ৰুৱাৰীত অঞ্চলটোৰ দখলীকৃত ভূমি 7 দিনৰ ভিতৰত খালী কৰাৰ বাবে জাননী জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ 7 দিনৰ ভিতৰত এই পৰিয়ালসমূহে পুনৰ আবেদন নজনালে বন বিভাগে সেই স্থানত উচ্ছেদ চলাব বুলি জাননীত কোৱা হৈছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ অধীনৰ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে গুৱাহাটীত আজি বিয়লি 2 বজাৰ পৰা এলানি কৰ্মশালাৰ আয়োজন কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত অৱসৰৰ পূৰ্বে পৰামৰ্শ কৰ্মশালা, পেঞ্চনাৰৰ সজাগতা কাৰ্যসূচী আৰু বেংক কৰ্মচাৰীৰ সজাগতা কাৰ্যসূচী শীৰ্ষক কৰ্মশালা অনুষ্ঠিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং উপস্থিত থাকিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আদালতত বিচাৰাধীন গোচৰ মীমাংসাৰ সুবিধা প্ৰদানৰ বাবে দক্ষিণ শালমাৰা মানকাছৰ জিলাত ৰাষ্ট্ৰৰ বাবে মধ্যস্থতা দ্বিতীয় পৰ্যায়ৰ অভিযান অব্যাহত আছে। যোৱা 2 জানুৱাৰীত আৰম্ভ হোৱা এই অভিযান 31 মাৰ্চলৈ চলি থাকিব। এই অভিযানৰ জৰিয়তে আদালতত বহুদিন ধৰি চলি থকা বিভিন্ন ধৰণৰ গোচৰ সহজে আৰু দ্ৰুতভাৱে মীমাংসা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মধ্যস্থতাৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰে গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। অভিযানৰ অধীনত বিবাহ বিচ্ছেদ, পাৰিবাৰিক বিবাদ, ঘৰুৱা হিংসা, চেকানাদায়, পথ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, ভূমি, সম্পত্তি, শ্ৰম আৰু গ্ৰাহক অধিকাৰ সংক্ৰান্তীয় গোচৰ মীমাংসাৰ ব্যৱস্থা ৰখা হৈছে। ইচ্ছুক ব্যক্তিসকলে নিজৰ অধিবক্তাৰ সহায়ত অথবা পোনপটীয়াকৈ জিলা আইন সেৱা প্ৰাধিকাৰীৰ সৈতে যোগাযোগ কৰি এই সুবিধা লাভ কৰিব পাৰিব। গোচৰ মীমাংসাৰ বাবে জিলাখনত পাঁচগৰাকী মধ্যস্থতাকাৰী অধিবক্তা নিযুক্তি দিয়া হৈছে বুলিও জানিব পৰা গৈছে। ৰাজ্যজুৰি চলি থকা মাদকদ্ৰব্য বিৰোধী অভিযানৰ সময়তে হাইলাকান্দি আৰক্ষীয়ে কালি অভিযান চলাই বুজন পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কালি বাওৰাঘাট অঞ্চলত অভিযান চলাই সন্দেহজনকভাৱে চলাচল কৰি থকা এখন ব্যক্তিগত বাহন আটক কৰে। বাহনখনৰ ভিতৰত বিশেষভাৱে নিৰ্মাণ কৰা গোপন কক্ষৰ ভিতৰত পাৰ পেকেট নিচাযুক্ত টেবলেট জব্দ কৰা হয়। জব্দকৃত মাদক দ্ৰব্যখিনিৰ আনুমানিক বজাৰ মূল্য 5 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। আটক কৰা দুগৰাকী সৰবৰাহকাৰী মিজোৰামৰ বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। অসমক বিশ্বজুৰি বিনিয়োগকাৰীসকলৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বিভিন্ন প্ৰতিষ্ঠানৰ বিনিয়োগকাৰীসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনোৱাৰ উপৰি এই ক্ষেত্ৰত সুযোগ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে বিনিয়োগকাৰীসকলক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। শ্ৰীবৰাই ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ৰ অন্তিম কিস্তি প্ৰদানৰো পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত যোৰহাট জিলাৰ মৰিয়নীত কাইলৈ মহিলা হিতাধিকাৰীসকলক ধন বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কাইলৈ সমষ্টিটোৰ 28,000গৰাকী মহিলাক 10,000 টকাকৈ চেক বিতৰণ কৰিব। এই অনুষ্ঠানৰ বাবে প্ৰশাসনে মহিলাসকলক বিশেষভাৱে সাজু কৰি তোলাৰ লগতে নিৰাপত্তা ব্যৱস্থাকে ধৰি সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে। প্ৰসিদ্ধ তবলাবাদক গুৱাহাটী সংগীত কাননৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ চন্দ্ৰ মিশ্ৰক চলিত বছৰৰ জীৱনশিল্পী আদ্য শৰ্মা বঁটা প্ৰদান কৰা হৈছে। নলবাৰী আৰ্ট স্কুলৰ নবীন ৰশ্মিতামুলী সোঁৱৰণী প্ৰেক্ষাগৃহত কালি আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। বঁটাত আছে গামোচা, চেলেং, স্মাৰক, সম্বৰ্ধনা পত্ৰ, নগদ ধন ইত্যাদি। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম নাট্য সন্মিলনৰ সভাপতি বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মা আৰু নলবাৰী এম এন চি বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ কৃষ্ণ চন্দ্ৰ গৌড়ে আদ্য শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বিশদভাৱে আলোকপাত কৰে। ইয়াৰ আগেয়ে পুৱা গুৰুজী আদ্য শৰ্মাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়। সামাজিক সাংস্কৃতিক অনুষ্ঠান জ্যোতিৰূপাৰ অষ্টাদশ বাৰ্ষিক সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা নাট সমাৰোহ কাইলৈৰ পৰা 26 ফেব্ৰুৱাৰীলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। প্ৰতি সন্ধিয়া 6 বজাৰ পৰা নাটসমূহ পৰিৱেশন কৰা হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছতে মানিক ৰয় পৰিচালিত মধুমক্ষিকা নাটখন মঞ্চস্থ কৰা হ'ব। পৰহিলৈ জ্যোতিনাৰায়ণ নাথৰ ৰচনা আৰু পৰিচালনাৰে সোণালী বেলি নাটখন মঞ্চস্থ কৰা হ'ব। 26 ফেব্ৰুৱাৰীত উজ্জ্বলা বৰ্মনৰ কাহিনীৰে অম্লানদ্বীপ শইকীয়াই নাট্যৰূপ দিয়া বুকুৰ সৰু চৰাই নাটখন মঞ্চস্থ কৰা হ'ব। ঐতিহাসিক বৰপেটা সত্ৰত 2 মাৰ্চৰ পৰা 5 দিনীয়াকৈ শ্ৰীকৃষ্ণ দৌলযাত্ৰা মহোৎসৱ উদযাপন কৰা হ'ব। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা গোন্ধযাত্ৰা, সেইদিনা নিত্য নৈমিত্তিক প্ৰসংগ আৰু নক্ষত্ৰ গণনা অনুসৰি গোসাঁইক মণিকূটৰ পৰা চোতাললৈ উলিয়াই অনা হ'ব। তাৰ পাছতে অধিবাস সম্পন্ন হ'ব। মহোৎসৱৰ শেষৰ দিনা 6 মাৰ্চত সুৱেৰী উৎসৱ অনুষ্ঠিত হ'ব। সেইদিনা পুৱা বাৰাদী সত্ৰৰ পৰা বৰপেটা সত্ৰলৈ খুনুচা গোসাঁই যাত্ৰা আৰম্ভ হ'ব। পাছত গোসাঁইক বৰপেটা সত্ৰৰ দক্ষিণ দিশে অৱস্থিত কলবাৰী সত্ৰলৈ হেকেটা খুৱাবলৈ নিয়া হ'ব আৰু ঘূৰি অহাৰ পাছত বাঁহ ভগা পৰ্ব অনুষ্ঠিত হ'ব। পৰম্পৰাগত নিয়মেৰে হোলী গীত পৰিৱেশনৰ মাজেৰে গোসাঁইক পুনৰ মণিকূট গৃহত প্ৰৱেশ কৰাৰ লগে লগে দৌলযাত্ৰাৰ সামৰণি পৰিব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত জিম্বাবৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8ৰ এখন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ হাতত 76 ৰাণত পৰাস্ত হয়। ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ পাল্লে কেলে ষ্টেডিয়ামত অনুষ্ঠিত ছুপাৰ 8ৰ আন এখন খেলত ইংলেণ্ডে শ্ৰীলংকাক 51 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। খানাপাৰাত আয়োজিত সৰস মেলাত আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত কাৰ্যসূচী। স্বচ্ছ ভাৰত অভিযানৰ অধীনত গুৱাহাটীৰ লতাশিল খেলপথাৰত সেৱা সংকল্প সপ্তাহ কাৰ্যসূচী ৰূপায়ণ। লণ্ডনত অনুষ্ঠিত 79 সংখ্যক ব্ৰিটিছ একাডেমী চলচ্চিত্ৰ বঁটা বাফটাত মণিপুৰী ভাষাৰ হাস্য ব্যংগ ছবি বুঙলৈ শ্ৰেষ্ঠ শিশু আৰু পাৰিবাৰিক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ বঁটা। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত জিম্বাবৱে আৰু ৱেষ্ট ইণ্ডিজ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।